ब्रिटेन मा दिगनी कोविड-19 का क्वे से साबियो ठोनन पेलाइटा ने अटू तचा नाइगन नि माले अलाटू कोविड-19 का क्वे से ठोबेवो अछेनी री का नीसन नेबी फिप पारे टांग कोरिया नाइगन गा फाइजर बायो एनटेक से कंपनी ये का क्वे से री ने अटू ब्रिटेन अछेसाई एस्ट्राजेनेका ने अमेरिकन जॉनसन एंड जॉनसन ने मोरेना से कंपनी री का नी का क्वे से 64 दन मायु थाबी फिप टेलु ब्यो बारे कनाडा နိုင်ငံကလည်းဒီဖိုင်ဇာဘိုင်အန်တက်ရဲ့ကာကွယ်ဆေးပထမအတုကိုဒီဇင်ဘာလကုန်ပိုင်းလောက်မှာစပြီးတော့ရမယ်လို့တင်းလာနေကပြောပါရယ်နိုင်ငံအတော်များများမှာကာကွယ်ဆေးတွေထုတ်နိုင်ပြီးဖို့ပြင်ဆင်နေတဲ့အချိန်မှာပဲလူတွေကိုကိုယ်တိုင်သဘောဆန္ဒမပါဘဲဆေးမထိုးမနေရမတတ်မှတ်ဖို့အတွက်ကမ္ဘာ့ကျန်းမာရေးအဖွဲ့ WHO ကသတိပေးထားပါတယ်တကမ္ဘာလုံးအတိုင်းအတာနဲ့ခုထိ COVID-19 ကူးစက်သူ 69.6 သန်းနဲ့သေဆုံးသူက 1.5 သန်းရှိပါတယ်